প্ৰথম চামুৱেল 2 অধ্যায়। তাৰ পাছত চামুৱেলে তেলৰ বটল লৈ চৌলৰ মূৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক'লে, যিহুৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ'বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই। আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিনজামিনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক'ব, তুমি যি গাধবোৰ বিচাৰি গৈছিলা সেইবোৰ পোৱা হ'ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, মোৰ পুত্ৰৰ বিষয়ে কি কৰিম? তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাব। বৈত এললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা 3 লোকক তুমি তাত পাবা। তাৰে এজনে 3 ছাগলী পোৱালি, আনজনে 3 পিঠা আৰু আনজনে 1 মুঠ দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা। তেওঁলোকে তোমাক মংগলবাদ কৰিব আৰু তোমাক 2 পিঠা দিব। তুমি তেওঁলোকৰ হাতৰ পৰা তাক ল'বা। তাৰ পাছত তুমি পলেষ্টিয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা, তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাদী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এডল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ'ব। তেতিয়া যীহুৱাৰ আত্মাই তোমাক স্থিতি ল'ব। তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ'বা। এই সকলো চিন তোমালৈ ঘটাৰ পাছত আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যীহুৱা তোমাৰ লগত আছে। মোৰ আগেৰে তুমি গিলগললৈ নামি যোৱা। তাৰ পাছত হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম। মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাম তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি 7 মোৰ বাবে অপেক্ষা কৰিবা। চৌলে চামুৱেলৰ ওচৰৰ পৰা যাবলৈ ওলাল আৰু যীহুৱাই তেওঁৰ মন পৰিৱৰ্তন কৰিলে। যেতিয়া তেওঁলোকে পৰ্বত পালেগৈ, এডল ভাববাদীয়ে তেওঁক লগ পালে। তাতে যীহুৱাৰ আত্মা তেওঁ ওপৰৰ স্থিতি হ'ল আৰু তেওঁলোকৰ মাজত তেওঁ ভাববাণী প্ৰচাৰ কৰিলে। তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি ইজনে সিজনক ক'লে, কিশোৰ পুত্ৰ কি হ'ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি? তাত থকা এজন মানুহে উত্তৰ দিলে, তেওঁলোকৰ পিতৃ কোন? ইয়াৰ কাৰণে এই কথা প্ৰচলিত হ'ল, চৌলো ভাববাদীসকলৰ মাজৰ এজনে। ভাববাণী প্ৰচাৰ কৰি শেষ হোৱাৰ পাছত তেওঁ ওখ স্থানলৈ গ'ল। চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, তোমালোক ক'লৈ গৈছিলা? তেওঁ উত্তৰ দি ক'লে, গাধবোৰ বিচাৰি গৈছিলোঁ, কিন্তু গাধবোৰ ক'তো বিচাৰি নাপাই আমি চামুৱেলৰ ওচৰলৈ গ'লোঁ। চৌলৰ দদায়েকে ক'লে, অনুগ্ৰহ কৰি কোৱাচোন, চামুৱেলে তোমালোকক কি ক'লে? চৌলৰ দদায়েকক ক'লে, তেওঁ আমাক স্পষ্টকৈ ক'লে যে গাধবোৰ বিচাৰি পাবা, কিন্তু ৰাজ্যৰ বিষয়ে যি কথা চামুৱেলে তেওঁক কৈছিল সেই কথা তেওঁ দদায়েকক নক'লে। চামুৱেলে ৰজা হ'বলৈ চৌলক মনোনীত কৰা। চামুৱেলে লোকসকলক মাতি আনি মিমপাত যীহুৱাৰ সাক্ষাতে গোট খুৱালে। ইজৰাইলৰ সন্তানসকলক তেওঁ ক'লে, ইজৰাইলৰ ঈশ্বৰ যীহুৱাই এই কথা কৈছে, মই ইজৰাইলক মিছৰৰ পৰা আনিলোঁ, মিছৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ। কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক সেৱজ্ঞান কৰিলা, যিজনে সকলো আপদ আৰু সংকটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে তেওঁকেই তোমালোকে কৈছা, আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক। সেয়ে তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যীহুৱাৰ আগত উপস্থিত হোৱা। তাৰ পাছত সমুৱেলে ইজৰাইলৰ সকলো ফৈদক ওচৰলৈ আনিলে আৰু বিনজামিন ফৈদক মনোনীত কৰিলে। গোষ্ঠী অনুসাৰে বিনজামিন ফৈদক ওচৰলৈ অনাৰ পাছত মতীয়াসকলৰ গোষ্ঠীক মনোনীত কৰা হ'ল আৰু তাৰ মাজত কৃষৰ পুত্ৰ চৌলক মনোনীত কৰিলে। কিন্তু তেওঁলোকে যেতিয়া তেওঁক বিচাৰি গ'ল তেতিয়া তেওঁক বিচাৰি নাপালে। তেতিয়া লোকসকলে জিহুৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে। এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছেনে? জিহুৱাই উত্তৰ দিলে, সেই পুৰুষ মাল বস্তুৰ মাজত লুকাই আছে। তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত আন সকলো লোকতকৈ তেওঁ ওখ আছিল। তেতিয়া সমুৱেলে লোকসকলক ক'লে, জিহুৱাই মনোনীত কৰা পুৰুষজনক তোমালোকে দেখিছানে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই। তাতে সকলো লোকে জয়ধ্বনি কৰি ক'লে, ৰজা চিৰজীৱী হওক। তাৰ পাছত সমুৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি নীতি ব্যাখ্যা কৰিলে আৰু এখন পুস্তকত এই সকলো লিখি জিহুৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত সমুৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে। চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ'ল আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে এনে কেইজনমান শক্তিমান পুৰুষ তেওঁৰ লগত গ'ল। কিন্তু কেইজনমান মূল্যহীন মানুহে ক'লে, এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব? তেওঁলোকে চৌলক সেৱজ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে। তথাপি তেওঁ মনে মনে থাকিল,